ولا تكونوا كالذين تفرقوا واختلفوا من بعد ما جاءهم البينات وأولئك لهم عذاب عظيم.
তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে স্পষ্ট নিদৰ্শনসমূহৰ পিছতো বিভিন্ন দলত বিভক্ত হৈছে আৰু নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিছে, আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।